এয়া আকাশবাণী গুৱাহাটী বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। বিকশিত অসমৰ ভেটি নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ ইনফ্ৰাভিজনৰ অংশ হিচাপে অহা 5 বছৰত অসমত বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প ৰূপায়ণ কৰিবলৈ 50,000 কোটি টকা বিনিয়োগত ৰাজ্যিক মন্ত্ৰীসভাই অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। এই বৈঠকত স্বচ্ছ শক্তিৰ দিশত অগ্ৰসৰ হোৱাৰ বাবে গোৱালপাৰাৰ ৰাক্ষসিনী পাহাৰত 30 মেগাৱাট শক্তিসম্পন্ন সৌৰ প্ৰকল্পৰ বাবে 500 বিঘা ভূমি আবণ্টনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি চন্দ্ৰপুৰ, সোণাপুৰ আৰু চাপৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও অঞ্চলত অসম ঔদ্যোগিক উন্নয়ন নিগমক 1,076 বিঘা ভূমি আবণ্টনৰ লগতে ধেমাজিত দুগ্ধ উন্নয়ন প্ৰকল্পৰ বাবে 27 বিঘা ভূমি আবণ্টনৰো সিদ্ধান্ত লোৱা হয়। চাহ বাগিচাৰ ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰতো কেইবাটাও নীতি নিৰ্দেশনাত অনুমোদন দিয়া হৈছে। অহা 1 ছেপ্টেম্বৰত উজনি অসমৰ বান ক্ষতিগ্ৰস্ত 4খন জিলাৰ সাহায্য লাভৰ পৰা বাদ পৰি যোৱা লোকসকলক 15,000 টকাকৈ প্ৰদান কৰা হ'ব। তদুপৰি জীৱন প্ৰেৰণা আঁচনিৰ উপৰি চিএম ফ্লাইট আঁচনিৰ সংশোধিত নীতি অনুসৰি প্ৰথম কিস্তিৰ ধনো 1 ছেপ্টেম্বৰত প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
1 ছেপ্টেম্বৰত শিৱসাগৰ জিলাৰ, চৰাইদেউ জিলাৰ বা আন যোৰহাট, গোলাঘাট জিলাৰ অৱশিষ্ট যি বানপীড়িত পৰিয়ালক 15,000 টকাকৈ দিব লাগে তাক মুকলি কৰি দিয়াৰ বাবে সিদ্ধান্ত লৈছে 1 ছেপ্টেম্বৰত। 1 ছেপ্টেম্বৰৰ দিনা জীৱন প্ৰেৰণা যিটো আমি আঁচনি চলাই আছিলোঁ তাৰ পুঁজি বাজেটৰ অসুবিধাৰ কাৰণে যোৱা 2 মাহ যোৱা নাছিলে। 1 ছেপ্টেম্বৰৰ পৰা তাক পুনৰ আৰম্ভণি কৰিবৰ বাবে সিদ্ধান্ত লৈছে। আৰু চিএম ফ্লাইট বুলি আমি যিটো আঁচনি কৰিছিলোঁ তাৰ যিটো সংশোধিত গাইডলাইন, সেই সংশোধিত গাইডলাইন অনুযায়ী প্ৰথম কিস্তিৰ ধনো আমি 1 ছেপ্টেম্বৰ তাৰিখে মুকলি কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো।
ৰাজ্য চৰকাৰে নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু অপৰাধমূলক কাৰ্যকলাপৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে। অহা 2 আৰু 3 ছেপ্টেম্বৰত দেৰগাঁৱত হ'বলগীয়া আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত মাদক দ্ৰব্য সৰবৰাহ প্ৰতিৰোধক মূল বিষয় হিচাপে লোৱা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দিছপুৰত সংবাদমেলত প্ৰকাশ কৰে। নেপালত যোৱা বুধবাৰে অহা আকস্মিক বানৰ পাছত ত্ৰিশুলী 3A ধৰি জলবিদ্যুৎ প্ৰকল্পসমূহৰ সুৰংগত আবদ্ধ হৈ পৰা কেইবাশ লোকক উদ্ধাৰৰ বাবে অভিযান তীব্ৰ কৰি তোলা হৈছে। ভাৰত আৰু চীনৰ বিশেষজ্ঞকে ধৰি উদ্ধাৰকাৰী দলে এই লোকসকলৰ সৈতে যোগাযোগৰ চেষ্টা চলাই আছে যদিও বৰ্তমানলৈকে সুৰংগৰ ভিতৰৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাই। এতিয়ালৈকে সন্ধানহীন হৈ থকা 2,500 লোকৰ ভিতৰত কেইবাশ লোক এই জলবিদ্যুৎ প্ৰকল্পৰ কৰ্মী আছিল বুলি জানিব পৰা গৈছে। দেশখনৰ এই দুৰ্যোগত কমেও 794 জন লোকৰ মৃত্যু হৈছে আৰু 2,500ৰো অধিক লোক সন্ধানহীন হৈ আছে। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰ শীতল কুমাৰৰ নেতৃত্বত জিলা আৰক্ষীৰ এটা দলে যোৱা নিশা মানকাছৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী আছামেৰ আলগা, শিহুমাৰা আৰু বৰাইৰ আলগা অঞ্চল পৰিদৰ্শন কৰে। আৰক্ষীৰ দলটোৱে শিহুমাৰা গাঁৱত এখন সজাগতামূলক সভাৰ আয়োজন কৰে। সভাত সীমান্ত অঞ্চলত সংঘটিত বিভিন্ন অপৰাধ, বিশেষকৈ মাদক দ্ৰব্য সৰবৰাহ, চোৰাং বেহা আৰু অন্যান্য অবৈধ কাৰ্যকলাপ ৰোধ কৰাৰ ক্ষেত্ৰত স্থানীয় ৰাইজৰ সহযোগিতাৰ বাবে আহ্বান জনোৱা হয়। ৰাইজৰ সহযোগিতাৰেহে এই অপৰাধসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব বুলি আৰক্ষীয়ে ব্যক্ত কৰে। সীমান্ত অঞ্চলত অপৰাধমূলক কাৰ্য নিয়ন্ত্ৰণ আৰু নিৰ্মূলৰ ক্ষেত্ৰত এই অঞ্চলৰ বাসিন্দাসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি উল্লেখ কৰি আৰক্ষীয়ে কোনো সন্দেহজনক গতিবিধি দেখা পালে আৰক্ষীৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ আহ্বান জনায়। কাৰ্যসূচীত জিলা আৰক্ষীৰ লগতে সীমান্ত সুৰক্ষা বাহিনী, স্থানীয় পঞ্চায়ত প্ৰতিনিধি আৰু গাঁওবাসী উপস্থিত থাকে। কাছাৰ আৰক্ষীয়ে বৰখলা আৰক্ষী থানাৰ অন্তৰ্গত মইনাগড় অঞ্চলৰ দৌলুত অভিযান চলাই যোৱা নিশা বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰে। মিজোৰামৰ পৰা আহি থকা এখন গাড়ী তালাচী চলাই আৰক্ষীয়ে প্ৰায় 80,000 ইয়াবা টেবলেট জব্দ কৰে। টেবলেটখিনিৰ আনুমানিক বজাৰ মূল্য 16 কোটি টকা বুলি আৰক্ষীয়ে জনাইছে। ঘটনা সংক্ৰান্তত ধলাই থানাৰ জামালপুৰৰ শমছুল হুছেইন লস্কৰ নামৰ এজন লোকক আটক কৰা হৈছে। টিংখাং সমজিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাজগড়ৰ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰৰ সহযোগত অহা 7 ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে সুধাকণ্ঠৰ জন্মশতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে স্থানীয় বিধায়ক তথা সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই কালি টিংখাং সমজিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰববী, দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হয়।